এয়া আকাশবাণী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আজি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে দেশজুৰি অস্মিতা লীগৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ মহিলা এথলীটসকলক এখন প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰি মহিলা সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। এই লীগৰ জৰিয়তে সমাগত দিনবোৰত দেশত ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিবলৈ আৰু শক্তিশালী কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্নক বাস্তৱায়িত কৰা হ'ব। এই প্ৰতিযোগিতা ছোৱালীবোৰৰ বাবে মুঠ তিনিটা শাখাত অনুষ্ঠিত হ'ব। তেৰৰ পৰা ওঠৰ বছৰৰ ভিতৰত আৰু ওঠৰৰ পৰা বছৰৰ ঊৰ্ধ এই তিনিটা শাখাত এথলীটসকলে ক্ৰমে 100 মিটাৰ, 200 মিটাৰ আৰু 400 মিটাৰৰ দৌৰত অংশগ্ৰহণ কৰিব। গ্ৰামাঞ্চল আৰু সৰু চহৰৰ ছোৱালীসকলক ক্ৰীড়া কেৰিয়াৰ হিচাপে লোৱাৰ বাবে উৎসাহিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰো বিভিন্ন স্থানত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি অস্মিতা শীৰ্ষক লীগ আৰু অন্যান্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় আৰু মাই ভাৰতৰ জিলা যুৱ বিষয়াৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক পিয়লি ফুকন ষ্টেডিয়ামত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মাই ভাৰত কেন্দ্ৰ গোৱালপাৰাৰ সহযোগত দুধনৈ হাইস্কুল খেলপথাৰতো অস্মিতা লীগৰ আয়োজন কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে জনতাৰ কাষ চপাৰ চেষ্টা কৰাৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছে সময় পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ বাবে চেষ্টা চলাইছে। বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰাৰ সপ্তম দিনত আজি মাৰ্ঘেৰিটা, ডিগবৈ আৰু মাকুম সমষ্টিক সামৰি ল'ব। এই যাত্ৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। কালি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নেতৃত্বত শাসকীয় দলটোৱে গোলাঘাট জিলাৰ সৰুপথাৰ, গোলাঘাট, খুমটাই আৰু দেৰগাঁও সমষ্টিক সামৰি জন আশীৰ্বাদ যাত্ৰা কৰে। সৰুপথাৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন আদিয়েও অংশগ্ৰহণ কৰে। বিয়লি মেৰাপানীৰ ৰংগস্থলীত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কালি যোৰহাটত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সাংসদগৰাকীয়ে যোৰহাট লোকসভা সমষ্টিত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। ইপিনে ওদালগুৰিত কালি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে দিছপুৰ চলযাত্ৰাত অংশগ্ৰহণ কৰে। যোৱা 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা দিছপুৰ চলযাত্ৰা কালি তামোলপুৰত উপস্থিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখং বিধানসভা সমষ্টিত এটা অতিথিশালা আৰু পুথিভঁৰাল গৃহ উদ্বোধন কৰে। 2022-23 আৰু 2023-24 বৰ্ষৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰ 15 লাখ টকা ব্যয়েৰে এই প্ৰকল্পৰ নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পই ৰাইজক উপকৃত কৰাৰ লগতে বৌদ্ধিক উৎকৰ্ষ সাধনত সহায় কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
আমি যদি বিভিন্ন গৱেষণাৰ সেই পুথিবিলাক যদি অধ্যয়ন কৰোঁ আৰু গুৰুজনাৰ উল্লেখযোগ্য অৱদানৰ বিষয়ে বিতংভাৱে অধ্যয়নৰ অন্তত আমি এটি কথা আৱিষ্কাৰ কৰোঁ যে এই নামঘৰ এটা বহুমুখী, ইয়াৰ এটা ভূমিকা আমাৰ সমাজ জীৱনত আছে আৰু থাকিব। ই কেৱল উপাসনাৰ স্থানে নহয়, ইয়াতে স্থানীয় বিবাদবিলাকো মীমাংসা হয় আৰু গাঁৱৰ ৰাইজে কিবা এটা নতুন পদক্ষেপ পৰিকল্পনা হাতত ল'বৰ বাবে এই নামঘৰতে সকলোৱে মিলি আলাপ আলোচনা কৰে আৰু কোনোবা পৰিয়ালৰ মাজত যদি দুটা তিনিটা পৰিয়ালৰ মাজত যদি কিবা বিবাদ হয়, ভুল বুজাবুজি হয়, সেই ভুল বুজাবুজিও আঁতৰ কৰাৰ বাবে নামঘৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠান সন্দৰ্ভত মন্ত্ৰী শ্ৰীবৰাই কয় যে এই পদক্ষেপে গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘৰৰ সামাজিক সাংস্কৃতিক পৰিৱেশ শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত শিক্ষা আৰু আধ্যাত্মিক চেতনা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তদুপৰি এই প্ৰকল্পসমূহে অঞ্চলটোৰ সামগ্ৰিক অগ্ৰগতি ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। কাছাৰ জিলাৰ চন্দ্ৰনাথপুৰ ৰেল ষ্টেচনত আগৰতলা SMMVT বাংগালুৰু আগৰতলা হামছফৰ এক্সপ্ৰেছৰ নতুন ষ্টপেজ কালি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই কাৰ্যসূচীত শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য উপস্থিত থাকে। শ্ৰীশুক্লবৈদ্যই কাৰ্যসূচীত অংশ লৈ দিয়া ভাষণত ভাংগাৰপাৰ, চন্দ্ৰনাথপুৰকে ধৰি শিলচৰৰ বিস্তৃত এলেকাৰ ৰাইজৰ বাবে দীৰ্ঘ দূৰত্বৰ ৰেল যাত্ৰা সুচল হৈ উঠিব বুলি আশা কৰে।